এয়া আকাশবাণী গুৱাহাটী, বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণেৰে ষোড়শ অসম বিধানসভাৰ প্ৰথম অধিৱেশনৰ আজি দ্বিতীয় দিনাৰ কাৰ্যক্ৰমণিকা আৰম্ভ হয়।
মই এই সদনৰ নৱ নিৰ্বাচিত সন্মানীয় সদস্য সকলক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। মোৰ দৃঢ় বিশ্বাস যে সমাজৰ সকলো শ্ৰেণীৰ আইজৰ বাবে, বিশেষকৈ দৰিদ্ৰ আৰু বঞ্চিত সকলৰ সেৱাৰ সংকল্পৰে আপোনালোক কাম কৰি যাব। মানি সদস্যগণ, এই অৱসৰ পৰ মই আপুনি সম্বোধন কি শুৰুৱাত ঋগ্বেদ কে প্রেরক শ্লোক সে করনা চাহতা সঙ্গচ্ছধ্বম সম্বদ্ধধ্বম সম ও মনাসি জানতাম দেবাভাদম যথা পূর্বে সঞ্জনানা উপাসতে। অর্থাৎ সাথ চলে, সাথ বোলে আর আপনে মন কো একতা এবং সমরসতা সে জোড়ে। এই শ্লোক হমে স্মরণ করাতা হে প্রগতি ও সমৃদ্ধি।
ইয়ার পাছতে রাজ্যপালের ভাষণ সন্দর্ভ ধন্যবাদ সূচক প্রস্তাব উত্থাপন করা হব। ৰাজ্যপালৰ ভাষণ চলি থকাৰ সময়তে বিৰোধী কংগ্ৰেছ দলৰ সদস্যসকলে সদন ত্যাগ কৰে আৰু সদনৰ বাহিৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে। অধিৱেশনত অহা 25 মে'ত ৰাজ্যপালৰ ভাষণক লৈ বিতৰ্ক অনুষ্ঠিত হ'ব। 4-দিনীয়া এই অধিৱেশনৰ 26 মে'ত অন্ত পৰিব। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি আজি গ্ৰহণ কৰা হ'ব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠৰ নিৰ্দেশ অনুসৰি আৰক্ষী আজি শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত আদালতত কেছ ডায়েৰী দাখিলৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে যোৱা 15 মে'ত আদালতে চৰকাৰী পক্ষক আজিৰ দিনটোত গোচৰৰ কেছ ডায়েৰী দাখিল কৰিবলৈ নিৰ্দেশ দিছিল। স্বাস্থ্য মন্ত্ৰালয়ে ভাৰতত এতিয়ালৈকে কোনো লোক ইবোলা ভাইৰাছত আক্ৰান্ত হোৱা নাই বুলি স্পষ্ট কৰি দিছে। মন্ত্ৰালয়ে লগতে এই ভাইৰাছৰ সৈতে যুঁজিবলৈ কেন্দ্ৰীয় চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰা বুলি প্ৰকাশ কৰে। দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলক এই সন্দৰ্ভত সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ সচিব পুণ্য সলিল শ্ৰীবাস্তৱৰ অধ্যক্ষতাত পৰহি নতুন দিল্লীত অনুষ্ঠিত এখন উচ্চস্তৰীয় বৈঠকত ইবোলা সম্পৰ্কীয় স্থিতি আৰু ইয়াৰ প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ পৰ্যালোচনা কৰা হয়। ৰাজ্যৰ পৰিবহণ আন্তঃগাঁথনিত নৱতম সংযোজন হিচাপে আজি গুৱাহাটীৰ লালগলেঞ্চত ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ উড়ন সেতু উদ্বোধন কৰা হ'ব। সন্ধিয়া 6 বজাত আয়োজিত উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, নৱনিৰ্বাচিত বিধায়ক প্ৰদ্যুৎ বৰদলৈ, বিজয় কুমাৰ গুপ্তা, দীপ্লু ৰঞ্জন শৰ্মা, ডঃ তপন দাস আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া উপস্থিত থাকিব। 2.8 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই উড়ন সেতুখন 376 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। ৰাজ্যত প্ৰশাসনে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। এনে ব্যৱস্থাৰ অংশ হিচাপে গোলাঘাট জিলা প্ৰশাসনে কালি গোলাঘাট নগৰৰ বিভিন্ন বজাৰত অভিযান চলায়। যোগান বিভাগৰ নেতৃত্বত কৃষি, মীন আৰু পশুপালন বিভাগৰ বিষয়াৰে গঠিত বিশেষ গোটে গোলাঘাটৰ চক বজাৰ আৰু বাছ ষ্টেণ্ড এলেকাত অভিযান চলায় আৰু বজাৰৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰে। মাজুলীৰ অতিৰিক্ত জিলা আয়ুক্ত সুব্ৰম আদিত্য বৰাৰ নেতৃত্বত গঠিত কৰ্মবাহিনীৰ এটা দলে কালি কমলাবাৰী অঞ্চলৰ পাইকাৰী আৰু খুচুৰা বজাৰ আকস্মিকভাৱে পৰিদৰ্শন কৰে। দলটোৱে মজুত ৰখা সামগ্ৰীৰ পৰিমাণ, মূল্যসূচীৰ তালিকা, বাণিজ্যিক অনুজ্ঞাপত্ৰ আদি পৰীক্ষা কৰাৰ লগতে ব্যৱসায়ীসকলক প্ৰতিদিনে মূল্য তালিকা প্ৰদৰ্শন কৰিবলৈ আৰু বেচা কিনাৰ সঠিক ৰচিদ নিয়ন্ত্ৰণ কৰিবলৈ নিৰ্দেশ দিয়ে। ডিব্ৰুগড়তো আৱশ্যকীয় সামগ্ৰীৰ দাম নিৰীক্ষণ আৰু বজাৰ ব্যৱস্থাপনা শক্তিশালী কৰাৰ উদ্দেশ্যে জিলা পৰ্যায়ত কাৰ্যবাহী এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 সমাজ জীৱনত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ সম্পৰ্কীয় এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব বিষয়বস্তুৰ বিশেষজ্ঞ ইন্দ্ৰনীল তালুকদাৰ আৰু কাব্যনীল তালুকদাৰে। অনুষ্ঠানটিৰ আঁত ধৰিব জিন্তিৰাণী ডেকাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে চেন্নাই ছুপাৰ কিংছক 89 ৰাণত পৰাস্ত কৰে। কোৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া মাষ্টাৰ্ছ ছুপাৰ 500 প্ৰতিযোগিতাত অসমৰ অস্মিতা চলিহাই মহিলা শাখাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অস্মিতাই কালি প্ৰি কোৱাৰ্টাৰ ফাইনেলত মালয়েছিয়াৰ গোহ জিন ৱেইক 21-13, 21-16 গেমত পৰাস্ত কৰে। খেলুৱৈগৰাকীয়ে ছুপাৰ 500 প্ৰতিযোগিতাত তৃতীয়বাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।